থিসলোনিয়াকিয়া বেলাকর প্রতি দ্বিতীয় পত্র অধ্যায় এক। পল, সিল আর তিমোথিও, আমার পিতৃ ঈশ্বর আর প্রভু যীশুখ্রীষ্টত থকা থিসলোনিকিয়া বিলাকর মণ্ডলীর সমীপলৈ, পিতৃ ঈশ্বর আর প্রভু যীশুখ্রীষ্টৰ পৰা তোমালোকলৈ অনুগ্রহ আর শান্তি হও।
হে ভাইবিলাক, তোমালোকৰ কাৰণে সদায় ঈশ্বৰক ধন্যবাদ দিয়া আমাৰ কৰ্তব্য আৰু এয়ে উপযুক্ত কাৰ্য, কিয়নো তোমালোকৰ বিশ্বাস অতিশয়ৰূপে বাঢ়ি বাঢ়ি গৈছে আৰু এজন এজনকৈ তোমালোক সকলোৰে প্ৰেম পৰস্পৰৰ প্ৰতি উপচি পৰিছে। তাতে তোমালোকে যি সকলো তাৰণা আৰু ক্লেশ সহন কৰি আছা, সেই সকলোতে তোমালোকৰ যি ধৈৰ্য আৰু বিশ্বাস, তাৰ কাৰণে আমি নিজে ঈশ্বৰৰ মণ্ডলীবিলাকত তোমালোকৰ শ্লাঘা কৰিছো।
ঈশ্বৰৰ যি ৰাজ্য নিমিত্তে তোমালোকে দুখ ভোগ কৰি আছা, তোমালোক সেই ৰাজ্যৰ যোগ্য পাত্ৰ বুলি ঈশ্বৰে যি ন্যায় বিচাৰ কৰিব, তাৰ লক্ষণ সেই ধৈৰ্য আৰু বিশ্বাস। কিয়নো যি সময়ত প্ৰভু যীশু তেওঁৰ পৰাক্ৰম সাধক দূতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ ঈশ্বৰক নজনাবোৰক আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব, সেই সময় প্ৰতিফলস্বৰূপে তোমালোকক ক্লেশ নিয়তাবোৰক ক্লেশ আৰু ক্লেশ পোৱা যি তোমালোক, তোমালোকক আমাৰ সৈতে বিশ্ৰাম দিয়াই ঈশ্বৰে দেখাতে ন্যায় কাৰ্য। যেতিয়া তেওঁ সেইদিনা নিজৰ পবিত্ৰ লোকবিলাকত গৌৰৱান্বিত হবলৈ আৰু বিশ্বাস কৰা সকলোকে, তোমালোকে আমাৰ সাক্ষ্য বিশ্বাস কৰোঁতে তোমালোকতো বিস্ময়যুক্ত সমাদৰ পাবলৈ আগমন কৰিব। তেতিয়া প্ৰভুৰ সন্মুখৰ পৰা আৰু তেওঁৰ শক্তিৰ প্ৰতাপৰ পৰাও তেওঁবিলাকে অনন্ত সংহাৰ ৰূপ দণ্ড ভোগ কৰিব।
তালৈ চাই আমাৰ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ অনুসাৰে, যাতে তোমালোকত আমাৰ প্ৰভু যীশুৰ নাম গৌৰৱান্বিত হয় আৰু তোমালোকো তেওঁত গৌৰৱান্বিত হোৱা, তাৰ কাৰণে আমাৰ ঈশ্বৰে যেন তোমালোকক এই আমন্ত্ৰণৰ যোগ্য পাত্ৰ বুলি গণ্য কৰে আৰু সদগুণলৈ তোমালোকৰ যি সকলো বাঞ্ছা আৰু বিশ্বাসৰ কাৰ্য, সেই সকলো যেন পৰাক্ৰমেৰে সিদ্ধ কৰে, এই নিমিত্তেই তোমালোকৰ অৰ্থে আমি সদায় প্ৰাৰ্থনা কৰি আছো।
দ্বিতীয় থিছলনিকিয়া অধ্যায় দুই। হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমন আৰু তেওঁৰ ওচৰত আমাৰ গোট খোৱাৰ বিষয়ে তোমালোকক আমি এই বিনয় কৰোঁ। প্ৰভুৰ দিন উপস্থিত হল বুলি কোনো আত্মাৰ দ্বাৰাই বা আমি কোৱা বুলি কোৱা কোনো বাক্যৰ দ্বাৰাই নাইবা আমি লিখা বুলি কোৱা কোনো পত্ৰৰ দ্বাৰাই তোমালোকৰ মন বেগতে অস্থিৰ নহওক আৰু তোমালোক ব্যাকুলো নহবা।
তোমালোকক কোনোৰূপে ভুলাবলৈ কাকো নিদিবা, কিয়নো আগেয়ে সেই ধৰ্ম পৰিত্যাগ উপস্থিত হ'ব আৰু বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হ'ব। সেই বিৰোধী হৈ সকলো ঈশ্বৰৰ নামধাৰীতকৈ আৰু পূজ্য পাত্ৰতকৈ নিজকে ওখ কৰে, এনেকি ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি দেখুৱায়।
মই তোমালোকৰ লগত থাকোঁতেই যে এইবোৰ কথা তোমালোকক কৈছিলো, সেয়ে তোমালোকৰ মনত নপৰেনে? আৰু সি তাৰ নিৰূপিত কালত প্ৰকাশিত হবলৈ তাক কিহে নিবাৰণ কৰিছে তাক তোমালোকে এতিয়া জানা, কিয়নো অধৰ্মৰ সেই নিগূঢ় তত্ত্বই এতিয়াও কাৰ্য সাধন কৰি আছে। কেৱল সেই বৰ্তমান নিবাৰণকৰ্তা নুগুছে মানেহে গুপুতে সাধন কৰে। গুচিলে সেই অধৰ্মীজন প্ৰকাশিত হ'ব, কিন্তু তাক প্ৰভু যীশুৱে তেওঁৰ মুখৰ ফুৰ দ্বাৰাই সংহাৰ কৰিব আৰু তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব। ছয়তানে কাৰ্য সাধন কৰাৰ দৰে বিনাশৰ পাত্ৰবিলাকৰ নিমিত্তে তাৰ আগমন, মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত আৰু অধাৰ্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত, কিয়নো তেওঁবিলাকে পৰিত্ৰাণ পাবৰ কাৰণে সত্যতালৈ যি প্ৰেম তাক গ্ৰাহ্য নকৰিলে, আৰু সেইকাৰণে যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্মতে সন্তুষ্ট হল তেওঁবিলাকৰ শোধ বিচাৰ হবলৈ তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্য সাধন পঠাই দিয়ে।
কিন্তু সেই প্ৰভুৰ প্ৰেম পাত্ৰ ভাইবিলাক, তোমালোকৰ কাৰণে ঈশ্বৰক সদায় ধন্যবাদ দিয়া আমাৰ কৰ্তব্য, কিয়নো আত্মাই কৰা পবিত্ৰতাত আৰু সত্যতাৰ বিশ্বাসত ঈশ্বৰে আদিৰে পৰা তোমালোকক পৰিত্ৰাণৰ নিমিত্তেই মনোনীত কৰিলে। আৰু সেই অভিপ্ৰায়েই আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱ লাভ কৰিবৰ কাৰণে আমাৰ শুভবাৰ্তাৰ দ্বাৰাই তোমালোকক আমন্ত্ৰণ কৰিলে।
এই হেতুকে হে ভাইবিলাক, থিৰে থাকা আৰু আমাৰ কথাৰ বা পত্ৰৰ দ্বাৰাই তোমালোকে যি যি শিক্ষা পালা সেই সকলোকে ধৰি ৰাখা। এতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্টে নিজে আৰু যিজনাই আমাক প্ৰেম কৰি আমাক অনন্ত সান্তনা আৰু উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰেও তোমালোকৰ হৃদয় সান্তনা দিয়ক আৰু সকলো সৎকৰ্ম আৰু সদবাক্যত সুস্থিৰ কৰক। দ্বিতীয় থিচলনিকিয়া অধ্যায় তিনি। শেষতে হে ভাইবিলাক, আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা যেন ঈশ্বৰৰ বাক্য তোমালোকৰ মাজত যেনেকৈ তেনেকৈ দ্ৰুত গতি আৰু গৌৰৱান্বিত হয়,
আৰু দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা যেন আমি ৰক্ষা পাওঁ, কিয়নো সকলোৰে যে সেই বিশ্বাস আছে এনে নহয়, কিন্তু প্ৰভু বিশ্বাসী, তেওঁই তোমালোকক সুস্থিৰ কৰিব আৰু সেই পাপ আত্মাৰ পৰা ৰক্ষা কৰিব, আৰু আমি দিয়া সকলো আদেশ তোমালোকে পালন কৰিছা আৰু কৰিবাও বুলি তোমালোকৰ অৰ্থে প্ৰভুত আমাৰ দৃঢ় প্ৰত্যয় আছে। প্ৰভুৱে তোমালোকৰ হৃদয়ক ঈশ্বৰৰ প্ৰেম আৰু খ্ৰীষ্টৰ ধৈৰ্যৰূপ পথত চলাওক।
হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আমি তোমালোকক এই আদেশ দিছো যে যিকোনো ভাইয়ে অনিয়মকৈ চলে, আমাৰ পৰা পোৱা শিক্ষা অনুসাৰে নচলে, তাৰ লগ এৰা। কিয়নো তোমালোক যেনেকৈ আমাৰ অনুগ্ৰহকাৰী হ'ব লাগে তাক নিজে জানা, কাৰণ তোমালোকৰ মাজত আমি অনিয়মকৈ চলা নাই আৰু বিনামূল্যে কাৰো আহাৰ ভোজন কৰা নাই, কিন্তু তোমালোকৰ কাৰো ওপৰত ভাৰ নিদিবলৈ ৰাতিয়ে দিনে পৰিশ্ৰম আৰু মেহনতেৰে কাম কৰিলো। ইয়াত যে আমাৰ স্বত্ব নাই এনে নহয়, কিন্তু যাতে তোমালোক আমাৰ অনুকাৰী হোৱা তাৰ কাৰণে তোমালোকৰ আগত আমি নিজকে আৰ্হি দেখুৱাবলৈহে তাকে কৰিলো। কিয়নো কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয় তেন্তে তেওঁ আহাৰো নকৰক, এইবুলি তোমালোকৰ মাজত থাকোঁতেই আমি তোমালোকক আদেশ দিছিলো। সেই কথা এতিয়া সোঁৱৰাইছো, কাৰণ আমি শুনিবলৈ পাওঁ যে তোমালোকৰ কোনো কোনোৱে অনিয়মকৈ চলে আৰু একো কাম নকৰি অনাধিকাৰ চৰ্চা কৰি ফুৰে। এনেকুৱা লোকক আমি প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে আদেশ দি বিনয় কৰিছো যে তেওঁবিলাকে শান্তভাৱে কাম কৰি নিজৰ আহাৰ ভোজন কৰক।
কিন্তু সেই ভাইবিলাক, তোমালোকে হলে সৎকৰ্ম কৰি কৰি নিৰুৎসাহ নহবা। এই পত্ৰৰ দ্বাৰাই জনোৱা আমাৰ বাক্য কোনোৱে যদি নামানে, তেন্তে তোমালোকে সেই মানুহক চিনি ৰাখিবা আৰু তেওঁ লাজ পাবলৈ তেওঁৰ সৈতে আলাপ ব্যৱহাৰো নকৰিবা, তথাপি তেওঁক শত্ৰু জ্ঞান নকৰিবা, কিন্তু ভাই বুলি চেতনা দিবা।
এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সদায় সকলোভাৱে তোমালোকক শান্তিদান কৰক। প্ৰভু তোমালোক সকলোৰে সংগী হওক। মোৰ এই মংগলবাদ মই পৌলে নিজ হাতে লিখিলো। প্ৰত্যেক পত্ৰত এই চিন মই এনেকৈ লিখো। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোক সকলোৰে লগত থাকক।